গুড মর্নিং, এইটো আকাশবাণী কহিমা, ফুজিৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। ডমেষ্টিক কুকিং গেছ LPG লগা দাম একটা সিলিন্ডারতে 29 rupees উঠাই দিছে। তিন মহিনাতে এইটো দুসরা বার দাম বড়ি আছে। ইন্ডাস্ট্রি সোর্সেস মতে জুন মহিনা 7 তারিখ পর দিল্লিতে একটা 14.2 kg LPG সিলিন্ডার লগা দাম 913 পর 942 বড়ি যাবলে আছে। স্টেট অন ফিউল রিটেইলার্স খান বরিজা গ্লোবাল এনার্জি কস্ট লগতে জুজি থাকা লগতে আগেতে মার্চ মহিনা 7 তারিখতে একটা সিলিন্ডার লাগা দাম 60 rupees বড়াই দিছিল। নিট UG 2026 রি এক্সামিনেশন লগা কোয়েশন পেপার লিক হয়ে যাওয়া আর বিক্রি করে দিয়া অপরতে সোশ্যাল মিডিয়া আর মেসেজিং প্ল্যাটফর্ম অপরতে সার্কুলেট হয়ে থাকা দাওয়াকে ন্যাশনাল টেস্টিং এজেন্সি NTA পর না মঞ্জুর করে দিছে। যাকালি একটা সোশ্যাল মিডিয়া পোস্টে এই এজেন্সির পর কই দিছে কি এইটু অর্গেনাইজ চিটিং ৰেকেটস লগা কাম আছে, যোনটোৰপৰা ষ্টুডেণ্টছ আৰু টিঅখান লগা পৰিবাৰবিলাকে চিন্তাতে ডালি দিয়ে। এইটো এজেঞ্চিৰ পৰা জোৰ দি কৈ দিছে কি এইটো এক্সামিনেশ্যন প্ৰচেছ লগা ইণ্টিগ্ৰিটি পূৰাপুৰি সুৰক্ষিত আছে আৰু কেণ্ডিডেটছ কাৰণে এক্সামিনেশ্যনকে ফিয়াৰ আৰু সুৰক্ষিত বনাই দিবলৈ কাৰণে চব জৰুৰী বচাব কদমবিলাক লৈ দি কিনা আছে। NTA পৰা কেণ্ডিডেটছ আৰু পেৰেণ্টছ খানকে এইটোতে নজৰি যাবলৈ, এনেকুৱা মেছেজ আগে নপঠাই দিবলৈ আৰু এইটোৰ পৰা বাচিবলৈ কাৰণে এডভাইচ কৰি দিছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ডক্টৰ এছ জয়শংকৰ পৰা কৈছে ইণ্ডিয়া আৰু নেপাল পৰা টিঅখান লগা লাম্বা আৰু ডাঙৰ খোলা চিমুনা ওচৰতে সুৰক্ষা বনাই ৰাখি দিবলৈ কাৰণে অচৰি জুৰাফ বনাই ৰাখি দিয়ে। যোৱাকালি নিউ দিল্লীতে টিঅ লগা নেপালীজ কাউণ্টাৰপাৰ্ট CC খানাৰ লগতে এটা মিটিং সময়তে টিঅ পৰা এইটো কথা জনাই দিছিলে।
Collaborate closely to maintain security along our long and uniquely open border. Our two countries have always stood by each other in times of need. In the wake of the ongoing crisis in West Asia, the Middle East, we have ensured uninterrupted fuel supplies to Nepal. The importance accorded to this relationship by both sides has only recently been demonstrated. We believe that today there is opportunity to decisively shift the trajectory of India-Nepal relations and to realize the full potential of our ties.
ন্যাশনেল ব্যাংক ফর এগ্রিকালচার এন্ড রুরাল ডেভেলপমেন্ট নাবার্ড পৰা মন্টে একটা নতুন ডিস্ট্রিক্ট ডেভেলপমেন্ট ম্যানেজার্স অফিস খুলি দিছে। এইটো অফিসকে যোৱাকালি ডেপুটি কমিশনার ওয়েনগিয়ে কনিয়াক পৰা ডিস্ট্রিক্ট আৰু ডেভেলপমেন্ট অফিসিয়ালস ব্যাংকার্স আৰু ডেভেলপমেন্ট পার্টনার্স খান লগা মজুদ গীতে উদ্ঘাটন কৰি দিছিলে। এইটো ইভেন্টে কথা কৈ দিয়াতে DC পৰা মন লগা ডাঙৰ উন্নতি ক্ষমতাকে জনাই দিছিলে আৰু এইটো ডিস্ট্রিক্ট লগা ইনক্লুচিভ সাস্টেইনেবল আৰু হলিষ্টিক উন্নতি নিমিত্তে বেলেগ বেলেগ চৰকাৰী স্কিমছ জোৰাই দিবলৈ লাগিয়া জৰুৰত ওপৰতে জোৰ দিছিলে। তেওঁৰ পৰা আশা কৰিছে কি এইটো নতুন অফিচ পৰা ষ্টেক হোল্ডাৰ্ছ মাজতে তালমেলকে আৰু বি ভাল বনাই দিব আৰু উন্নতি কামবিলাক লাগু কৰি দিয়াকে মজবুত বনাই দিব। ডেপুটি জেনেৰেল মেনেজাৰ নাবাৰ্ড OP মুংলাং পৰা ৰুৰেল লাইভলিহুড মজবুত বনাই দিবলৈ, ইনফ্ৰাষ্ট্ৰাকচাৰ লগা উন্নতি আৰু ক্ৰেডিট ফ্ল'কে একটা আচল ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউট বনাই দিবলৈ তেওঁখন লগা কমিটমেণ্ট থাকিয়া ৱাপচ জনাই দিছিলে। সরোজনী দামোদরন ফাউন্ডেশন পৰা বিদ্যাধন স্কলারশিপ প্রোগ্রাম কারণে নাগলেন্ড লগা স্টুডেন্টস খান পৰা এপ্লিকেশনস আমন্ত্রিত কৰি দিয়েছে। এইটো সালতে 75% লগতে 10th পাশ কৰা ইয়া ডিসএবিলিটিস থাকা স্টুডেন্টস হইলে 60% হাসিল কৰা স্টুডেন্টস খান পৰা এপ্লাই কৰি দিবলৈ পাৰিব। সিলেক্ট কৰি দিয়া স্টুডেন্টস খান পৰা ক্লাছ 11 আৰু 12 কাৰণে সালতে 10,000 টকা রকম পাব, যেতিয়া ডিগ্রি লেভেলতে কোর্স হিসাবতে সাল 25,000 পৰা 75,000 টকা পাবলৈ পাৰিব। এপ্লিকেশ্যনছ বিলাকে জুলাই মহিনা 31 তাৰিখ তাকতে www.vidyadhan.org অনলাইন জমা কৰি দিবলৈ পাৰিব। ষ্টুডেণ্টছ খান পৰা আৰু আগে জানকাৰীৰ কাৰণে ফোন নম্বৰ 8068 3350 আৰু 9663517131 ইয়া ইমেইল আইডি vidyadhan.nagaland@sfoundationindia.com তে সম্পৰ্ক কৰিবলৈ পাৰিব। চৰকাৰী স্কুলছ পৰা থাকিয়া ইণ্ডিজিনিয়াছ নাগা ষ্টুডেণ্টছ কাৰণে এইটো প্ৰগ্ৰাম লাগু কৰি দিবলৈ কাৰণে এইটো চাল লগা চুৰুফিলে এইটো ফাউণ্ডেশ্যন পৰা নাগালেণ্ড চৰকাৰৰ লগতে একটা MOU চহী কৰিছিলে। আৰু স্পৰ্টছ ডে যোৱাকালি লগা ডাঙৰ সফলতাৰ লগতে ইণ্ডিয়াৰ পৰা ইণ্টাৰনেশ্যনেল ষ্টেজ ডে বেছি ভাল কৰি দিয়া জাৰি থাকি আছে। ফুটবল ডে ইণ্ডিয়াৰ পৰা বাংলাদেশকে 3-1 পৰা হাৰাই দিছে আৰু 6th SAFF Women's Championship 2026 title jiti loise. Hockey de men's team pra Japan ke final te 4-1 pra harai dikina under 18 Asia Cup tisra bar jiti loise. Indian women's team pra South Korea ke 3-0 pra harai dikina bronze jiti loisile. Chess te 19 sal umar laga Savita Sri Bhaskar pra 2026 Women's Asian Individual Chess Championship jiti se. Eke homoite Grandmaster R. Pragna Nandan pra Norway chess title jiti kina pohila Indian hisab te itihas banai dise. Eti logote aji phujir laga Nagamis khobor dia ses kori ase. Huni thakibi sam laga Nagamis khobor 7:10 te ani dibo. Apni khan sob laga din bhal hobo boli asha kori ase.